এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ভাৰতে নতুন দিল্লীস্থিত পাকিস্তান উচ্চ আয়োগত কৰ্মৰত এগৰাকী পাকিস্তানী কৰ্মচাৰীক আনুষ্ঠানিক মৰ্যাদা অনুসৰি কাম নকৰাৰ বাবে অবাঞ্ছিত ব্যক্তি হিচাপে ঘোষণা কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে কৰ্মচাৰীজনক 24 ঘণ্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ কোৱা হৈছে। পাকিস্তান উচ্চ আয়োগৰ মুৰববীক এই বিষয়ে আপত্তি পত্ৰ প্ৰদান কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে পৰ্যন্ত 56 জন লোকক গ্ৰেপ্তাৰ কৰিছে। কালি কাৰ্বি আংলং আৰক্ষীয়ে আজিমুদ্দিন আৰু ৰাকিব হুছেইন নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। ধুবুৰী আৰক্ষীয়ে হাছিনুৰ ৰহমান আৰু লালচান্দ আলী, লখিমপুৰ আৰক্ষী আব্দুল আছিক আৰু সমীৰ আলী নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱা মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহান জনায়। উল্লেখযোগ্য যে দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক 6 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে কোনো ধৰণৰ সহানুভূতি প্ৰদৰ্শন কৰা নহ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ 10ম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পাছত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে কাইলৈৰ পৰা দৰ্পণ অনলাইন নামভৰ্তি পৰ্টেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে কাইলৈৰ পৰা 20 মে' পৰ্যন্ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে 23 মে'ৰ ভিতৰত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। নামভৰ্তি সম্পৰ্কীয় তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বিভাগীয় ৱেবছাইট www.ahsec.assam.gov.in বা darpan.ahsec.online.in-ত চাব পাৰিব। পৰিষদে লগতে কোনো পৰিস্থিতিতে নামভৰ্তিৰ বাবে অফলাইন আবেদন কাৰ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিয়লি গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰৰ উজানবজাৰস্থিত কাৰ্যালয়ত পৌৰ নিগম কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত গৃহ নিৰ্মাণৰ অনলাইন অনুমোদন প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু ইয়াৰ সৈতে জড়িত সমস্যাসমূহৰ সমাধানক লৈ আলোচনা কৰা হয়। অধিক কাৰ্যক্ষম, ব্যৱহাৰ উপযোগী চিংগুলনিটো ব্যৱস্থা গঢ়ি তুলি গৃহ নিৰ্মাণৰ অনুমোদনৰ প্ৰক্ৰিয়া অধিক সৰল আৰু দ্ৰুত কৰি তোলাৰ বিষয়ত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যত 23খন বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে। পূৰ্বতে চাহ বাগিচা অঞ্চলসমূহত 10ম শ্ৰেণী পৰ্যন্তহে অধ্যয়নৰ ব্যৱস্থা আছিল যদিও ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এই হাইস্কুলসমূহক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰে। চলিত শিক্ষাবৰ্ষৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়সমূহৰ কলা শাখাত নাম ভৰ্তি কৰিব পাৰিব বুলি শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰিহা বিভাগৰ যোৱা 9 মে'ৰ পৰা বাতৰিৰ বুলেটিনৰ সংশোধিত সময়সূচী কাইলৈ পুৱাৰ পৰা পুনৰ স্বাভাৱিক কৰা হ'ব। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণী ইয়াৰ প্ৰতি ঘণ্টে প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰিৰ সময়সূচী 5 মিনিটৰ পৰা 10 মিনিটলৈ বৃদ্ধি কৰিছিল। সেই অনুসৰি আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত আঞ্চলিক বাতৰিৰ সময়সূচীৰো সালসলনি ঘটোৱা হৈছিল। কাইলৈৰ পৰা পুৱাৰ আঞ্চলিক বাতৰি পূৰ্বৰ সময় 9 বজাত আৰু নিশাৰ আঞ্চলিক বাতৰি নিৰ্ধাৰিত সময় 9:25 বজাতেই প্ৰচাৰিত হ'ব। দিনৰ 11 বজা, বিয়লি 3 বজা আৰু নিশা 8 বজাৰ মুখ্য বাতৰিও কাইলৈৰ পৰা নিয়মীয়া সময় অনুসৰি প্ৰচাৰিত হ'ব। অসমে আজি বিহাৰত অনুষ্ঠিত 7ম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱত 2টা সোণৰ পদক আৰু 3টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। অসমৰ স্পৃহা ঋষি কাশ্যপে আজি যোগাসনৰ আৰ্টিষ্টিক শিতানৰ 100 শাখাত সোণৰ পদক অৰ্জন কৰে। একেদৰে অভিজ্ঞান কাশ্যপে কালাৰী পায়াটোত ৰাজ্যৰ হৈ 2টা সোণৰ পদক লাভ কৰে। কালাৰী পায়াটোত বিশাল চক্ৰৱৰ্তী আৰু ৰাজ সিং আৰু ধ্ৰুৱদীপ সিনহা আৰু জাকায়া ইছলামৰ যুটি দুটাই ব্ৰঞ্জৰ পদক হস্তগত কৰে। ভাৰ উত্তোলনতো অসমে আজি 1টা ব্ৰঞ্জৰ পদক লাভ কৰে। চাণক্য বৰাই লৰাৰ 102 কিলোগ্ৰাম ওজন শাখাৰ স্নেচত 112 কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাৰ্ক শিতানত 144 কিলোগ্ৰাম উত্তোলন কৰি ভাৰ উত্তোলনত ৰাজ্যৰ হৈ 7ম পদক অৰ্জন কৰে। অসমে বৰ্তমানলৈকে প্ৰতিযোগিতাৰ 8টা সোণ, 3টা ৰূপ আৰু 8টা ব্ৰঞ্জসহ মুঠ 19টা পদক লাভ কৰিছে আৰু বক্সিঙত 1টা পদক নিশ্চিত কৰিছে। হাইলাকান্দিত কাইলৈ নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ মূল পৰ্যায়ৰ খেলসমূহ আৰম্ভ হ'ব। হাইলাকান্দিৰ DSA ময়দানত হ'বলগীয়া প্ৰথমখন খেলত শ্ৰীভূমি জিলা দল তেজপুৰৰ মুখামুখি হ'ব। গ্ৰুপৰ বাকী দলকেইটাৰ ভিতৰত বৰাক উপত্যকা আৰু বঙাইগাঁও জিলা আছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।